এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা 15খন ন পুৰণি বিধেয়ক সদনত উত্থাপন হয়। ইয়াৰ ভিতৰত 3খন নতুন আৰু 12খন সংশোধনী বিধেয়ক আছে। সদনত উত্থাপন হোৱা নতুন বিধেয়ক অনুসৰি ৰাজ্যত নেৰিম আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ নামেৰে 2খন নতুন বিশ্ববিদ্যালয় হ'ব। আজি সদনত অপ্ৰাদেশিকীকৃত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ সংশোধনী বিধেয়ক উত্থাপন কৰা হয়। অপ্ৰাদেশিকীকৃত শিক্ষক কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণৰ বাবে পূৰ্বতে আইনত থকা চৰ্তসমূহৰ অধিকাংশ চৰ্ত শিথিলকৰণৰ বাবে আজি সদনত উত্থাপন হোৱা এই 2025ৰ নিৰ্দিষ্ট সংশোধনী বিধেয়কখনৰ জৰিয়তে শিক্ষা বিভাগে প্ৰস্তাৱ দিছে। এই বিধেয়ক গৃহীত হলে অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানত বছৰৰ পাছত বছৰ জুৰি বিনা বেতনে সেৱা আগবঢ়াই অহা শিক্ষক কৰ্মচাৰীৰ পদসমূহ শীঘ্ৰেই প্ৰাদেশিকীকৰণ হ'ব। এই বিধেয়কখনৰ উপৰি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ মাচুল নিয়ন্ত্ৰণী সংশোধনী বিধেয়ক, মিচিং স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক, তিৱা স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক, দেউৰী স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰে। বিগত 4.5 বছৰত ৰাজ্যত নতুনকৈ 1000 কিলোমিটাৰ দৈৰ্ঘৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। বিধানসভাৰ প্ৰশ্নোত্তৰ কালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এই তথ্য প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যৰ মথাউৰিৰ প্ৰয়োজন থকা 1100ৰ পৰা 1150 কিলোমিটাৰ দৈৰ্ঘৰজোৰা অঞ্চলত মথাউৰি নাছিল। চলিত বিত্তীয় বছৰতে 70 কিলোমিটাৰ দৈৰ্ঘৰ মথাউৰি নিৰ্মাণৰ বাবে পুঁজি আবণ্টন দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰথমবাৰৰ বাবে ৰাজ্যত 1100 কিলোমিটাৰ দৈৰ্ঘৰ মথাউৰিৰ পকীকৰণ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। ৰাজ্যৰ বান নিয়ন্ত্ৰণৰ স্বাৰ্থত কমেও 9টা জলাশয় খননৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ কয়। ইয়াৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে প্ৰথম পৰ্যায়ত 695 কোটি টকা আবণ্টন দিছে। সেই মৰ্মে শীঘ্ৰে ইয়াৰ বাবে প্ৰয়োজনীয় নিবিদা আহান কৰা হ'ব বুলি সদনত মন্ত্ৰী পীযুষ হাজৰিকাই জানিবলৈ দিয়ে। সমগ্ৰ শিক্ষা সোণাৰী শিক্ষাখণ্ডৰ উদ্যোগত আজি চৰাইদেউ জিলাৰ কচুমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতাৰ শিক্ষণ সামগ্ৰী প্ৰদৰ্শন আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ লক্ষ্য অনুসৰি প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মান উন্নত কৰাৰ বাবে শিক্ষকসকলৰ মাজত সৃষ্টিশীলতা আৰু নতুনত্বক উদগনি যোগোৱাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাখন মাহমৰা সমজিলাৰ আয়ুক্ত বানচেংফা বৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰতিযোগিতাখনত সোণাৰী শিক্ষাখণ্ডৰ অধীনৰ 43টা ক্লাষ্টাৰৰ বিদ্যালয়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আয়ুক্তগৰাকীয়ে এই সন্দৰ্ভত এইদৰে কয়।
আমাৰ সোণাৰী খণ্ডভিত্তিক আমাৰ ইয়াত এটা TLMৰ শিক্ষণ সামগ্ৰীৰ যিটো আমাৰ মেলা এখন হৈছে আৰু ইয়াত আমাৰ প্ৰায় 43টা ক্লাষ্টাৰে স্কুলে আহি ভাগ লৈছে আৰু খুব ধুনীয়া তেওঁলোকে আমাৰ শিক্ষণ মানে সামগ্ৰী বুলি কওঁ বনাই আনিছে আৰু সঁচাকৈ খুব মানে মই নিজে চাই ইনস্পায়াৰ হৈছোঁ। আমাৰ শিক্ষকসকলে ইমান সময় দি আৰু ইমান ধুনীয়াকে যিটো আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ সঁচাকৈ এইখিনি খুব কামত আহিব কাৰণ আজিকালি ছাত্ৰ ছাত্ৰী আমি জানোৱে এইবোৰ বস্তুৰ পৰাই তেওঁলোকে খেলি খেলি শিকি ভাল পায় আৰু মই সঁচাকৈয়ে খুব ভাল পাইছোঁ। সকলোকে ধন্যবাদ জনাইছো আৰু মই তেওঁলোকক অভিনন্দনো জনাইছো ইমান ধুনীয়া আজি অনুষ্ঠান এটা আমাৰ ব্লক লেভেল দেখাৰে
আয়োজন কৰিছে। আজি সংবিধান দিৱস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সংবিধান দিৱস উপলক্ষে নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত সংবিধানৰ প্ৰস্তাৱনা পাঠৰ গুৰি ধৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে সংবিধান ৰাষ্ট্ৰীয় পৰিচয়ৰ ভেটিস্বৰূপ আৰু ই ৰাষ্ট্ৰক ঔপনিৱেশিক মানসিকতাক পৰিহাৰ কৰি ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে আগুৱাই লৈ যোৱাৰ পথ প্ৰদৰ্শক। সংবিধান দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিগৰাকীয়ে সংবিধানৰ অসমীয়া, বড়ো, মালায়ালম, মাৰাঠী, নেপালী, পাঞ্জাৱী, কাশ্মীৰী, তেলেগু আৰু ওড়িয়া ভাষালৈ অনুদিত সংস্কৰণ উন্মোচন কৰে। এই উপলক্ষে পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি সমগ্ৰ দেশতে 3তৰপীয়া পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু স্থানীয় গ্ৰামীণ পৰিচালনা সমিতিসমূহে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰে। অসমতো আজি সংবিধান দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোৰহাট আৰক্ষীয়ে আজি সংবিধান দিৱস উপলক্ষে প্ৰস্তাৱনা পাঠ কৰাৰ লগতে নাগৰিকৰ প্ৰতি ন্যায় আৰু নিষ্ঠাৰে দায়িত্ব পালনৰ সংকল্প লয়। ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ মুখ্য কাৰ্যালয়ত অনুসূচিত জাতি মৰ্চা জিলা সমিতিৰ সহযোগত আজি সংবিধান দিৱস পালন কৰা হয়। এই উপলক্ষে চৰাইদেউ জিলাৰ ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডঃ বাৰীন্দ্ৰ দাসে মুখ্য বক্তা হিচাপে ভাষণ আগবঢ়ায়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।